এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, লখিমপুৰত মুখ্যমন্ত্ৰীৰ আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, 1 এপ্ৰিলত দেশজুৰি লোকপিয়লৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিসূচনা জাৰি, শিলচৰত আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য, 2025-26 বিত্তীয় বৰ্ষত GST সংগ্ৰহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 10খন ৰাজ্যৰ তালিকাত অসমৰ স্থান লাভ আৰু গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰাৰ লগতে 132 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লখিমপুৰ বিধানসভা সমষ্টিৰ 27,804গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে উদ্যমিতা পুঁজিৰ চেক প্ৰদান কৰিব। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক মানৱ ডেকাই মুখ্যমন্ত্ৰীক সংগ দিব। মুখ্যমন্ত্ৰীয়ে আজি 30 কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব। লগতে 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পয় প্ৰণালী নিষ্কাশন প্ৰকল্প, 40 কোটি টকা ব্যয় সাপেক্ষে অসমমালা আঁচনিৰ অধীনত ন আলিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথৰ উন্নীতকৰণ প্ৰকল্প আৰু 52 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নতুন ভৱনৰো মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ধেমাজি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ মুঠ 68,942গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰে। গ্ৰামাঞ্চলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ সবলীকৰণৰ বিশেষ গুৰুত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বহিৰাজ্যৰ পৰা বিভিন্ন সামগ্ৰীৰ আমদানি হ্ৰাস কৰি ৰাজ্যখনক স্বাৱলম্বী কৰাৰ যাত্ৰা এই মহিলাসকলৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত ঢকুৱাখনাৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ উপৰি জিলাখনৰ ঐতিহ্যৰ সুৰক্ষা তথা জনজীৱনৰ সেৱাৰ বাবে 272 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মাই কালিৰ অনুষ্ঠানতে মাজুলী বগীবিল সংযোগী মথাউৰি পথটো উন্নত কৰি ৰাজ্যিক ঘাইপথ হিচাপে নিৰ্মাণৰ কথা ঘোষণা কৰে। তেওঁ লগতে ঢকুৱাখনাত এথলেটিক ট্ৰেকৰ সৈতে এখন জিলা পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে 50 কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰে। তেওঁ ঢকুৱাখনাৰ উন্নয়নৰ লগতে মুগা শিল্পৰ সবলীকৰণৰ বাবে পদক্ষেপ লোৱা হ'ব বুলি উল্লেখ কৰে।
ঢকুৱাখানাত সমষ্টিৰ বাবে এটা গৌৰৱ আৰু আনন্দৰ দিন। ব্ৰহ্মপুত্ৰৰ ওপৰত 8 কিলোমিটাৰ আমাৰ মথাউৰি স্থায়ী গৰাখহনীয়া প্ৰটেকশ্যনৰ সৈতে আমি নিৰ্মাণ কৰিম আৰু আহিবলগীয়া দিনবিলাকত বাকী অংশও আমি নিৰ্মাণ কৰিম। ইয়াৰ উপৰিও আজি আমি ঢকুৱাখানাত 200খন বিচনাযুক্ত জিলা চিকিৎসালয় নিৰ্মাণৰ কামো আৰম্ভ কৰিছো। ঢকুৱাখানাৰ ঐতিহ্য, অসমৰ ঐতিহ্য, ফাটবিহুৰ স্থায়ী মঞ্চ অতিথিশালা নিৰ্মাণৰ বাবেও আজি আমি এখন আঁচনি আৰম্ভ কৰিছো। অসমৰ এখন অতি প্ৰাচীন আধ্যাত্মিক স্থান বাসুদেৱ দেৱালয়ৰ উন্নয়নৰ বাবেও আজি আমি ইয়াত প্ৰকল্প এটা আৰম্ভ কৰিছো। ইয়াৰ উপৰিও ঢকুৱাখানাত এখন জিলা পৰ্যায়ৰ ষ্টেডিয়াম 50 কোটি টকা আমি ঘোষণা কৰিছো। কোল্ড ষ্টৰেজ এটা আমি নিৰ্মাণ কৰিম। ঢকুৱাখানাৰ উন্নয়নৰ বাবে বহুখিনি কাম আজি হ'ল আৰু মই নিশ্চিত যে প্ৰদান বৰুৱা নৱদলৰ নেতৃত্বত আগলৈও কাম হৈ থাকিব।
চলিত বছৰৰ 1 এপ্ৰিলত দেশজুৰি লোকপিয়ল আৰম্ভ হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি অধিসূচনা জাৰি কৰে। দুটা পৰ্যায়ত হ'বলগীয়া লোকপিয়লৰ প্ৰথম পৰ্যায় 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰলৈ চলিব। দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথম পৰ্যায়ত ঘৰৰ তালিকাভুক্ত আৰু গৃহ গণনা কৰা হ'ব। 2027 বৰ্ষৰ প্ৰথম ভাগতে লোকগণনা আৰম্ভ হ'ব। এইবাৰ লোকপিয়লত পোনপ্ৰথমবাৰৰ বাবে স্বগণনাৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত ঘৰে ঘৰে গৈ তালিকাভুক্ত কৰাৰ পূৰ্বে 15 দিনৰ বাবে নাগৰিকে ডিজিটেল মাধ্যমত নিজাববীয়াকৈ তথ্যপাতি দাখিল কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰ লোকপিয়ল ৰাজনৈতিক আৰু প্ৰশাসনিকভাৱেও তাৎপৰ্যপূৰ্ণ হ'ব। 1931 চনৰ পাছৰ পৰা অনুসূচিত জাতি আৰু জনজাতিৰ বাহিৰে এইবাৰ প্ৰথমবাৰলৈ দেশব্যাপী জাতি পিয়ল কৰা হ'ব। উল্লেখযোগ্য যে এই লোকপিয়ল হ'ব দেশৰ প্ৰথমটো ডিজিটেল লোকগণনা য'ত গণনাকাৰীয়ে মোবাইল এপ ব্যৱহাৰ কৰিব। এই পিয়লৰ বাবে ইতিমধ্যে ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীসভাই 11,718 কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য আজি শিলচৰ শ্মশানঘাটত সম্পন্ন হ'ব। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নিয়া হ'ব। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হ'ব আৰু ইয়াৰ পাছতে তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব। এই সন্দৰ্ভত শিলচৰৰ পৰা এয়া আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আশী ৰাণী দাস।
প্ৰয়াত বিশিষ্ট ৰাজনীতিবিদ তথা অসম বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকাষ্ঠৰ আজি শিলচৰৰ শ্মশান ঘাটত শেষকৃত্য সম্পন্ন হ'ব। খন্তেক পিছতে আজি শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ। ইয়াৰ পিছত পুৱা 10 বজাত শোকযাত্ৰা উলিয়াই প্ৰয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ'ব জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰলৈ। তাত দুপৰীয়া 2 বজালৈকে আত্মীয় স্বজন, শুভাকাংক্ষী, দলীয় সংগঠনৰ নেতা কৰ্মীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব। পিছত শিলচৰ শ্মশান ঘাটৰ উদ্দেশ্যে প্ৰয়াত কবীন্দ্ৰ পুৰকাষ্ঠৰ নশ্বৰ দেহ অন্তিম যাত্ৰাৰে লৈ যোৱা হ'ব। তাত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰয়াত মন্ত্ৰীগৰাকীৰ।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কালি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 95 বছৰ বয়সত দেহাৱসান ঘটে। 1931 চনৰ 15 ডিচেম্বৰত অবিভক্ত অসমৰ শ্ৰীহত্ত জিলাৰ কমাৰশালত জন্মগ্ৰহণ কৰা পুৰকাষ্ঠৰ পৰিয়ালে পৰৱৰ্তী কালত কাছাৰ জিলাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। যুৱ অৱস্থাতে তেতিয়াৰ ভাৰতীয় জনসংঘত যোগদান কৰা কবীন্দ্ৰ পুৰকাষ্ঠই কেৱল বৰাক উপত্যকাতে নহয় বৰং সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। দলৰ স্বাৰ্থত তেওঁ এখন বিদ্যালয়ৰ অধ্যক্ষৰ পদ ত্যাগ কৰি সম্পূৰ্ণৰূপে দলীয় কাম কাজত মনোনিৱেশ কৰিছিল। 1991 চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী 1998 চনৰ পৰা 1999 চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আছিল। ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে আজি সকলো দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলটোৰ সকলো কাৰ্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহান জনাইছে। 2025-26 বিত্তীয় বৰ্ষত জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 10খন ৰাজ্যৰ তালিকাত অসমে স্থান লাভ কৰিছে। এই সময়ছোৱাত ৰাজ্যখনে 14,104 কোটি টকাৰ জিএছটি সংগ্ৰহ কৰিছে। জিএছটি আৰু অনা জিএছটি সংগ্ৰহৰ পৰিমাণ 20,440 কোটি টকাৰো অধিক হৈছে। জিএছটি সঞ্চালকালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে জিএছটি সংগ্ৰহৰ হাৰ 22% বৃদ্ধি হৈছে। একেদৰে 2025-26 বিত্তীয় বৰ্ষত বিকাশৰ হাৰো 17% বৃদ্ধি হৈছে। 2025 বৰ্ষত জিএছটি সঞ্চালকালয়ে অসমত 370 গৰাকী ভুৱা কৰদাতাক চিনাক্ত কৰে। যোৱা মাহত ৰাজ্যখনত জিএছটি সংগ্ৰহ 1,221 কোটি টকা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে সৰ্বাধিক জিএছটি সংগ্ৰহ কৰা হৈছে বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। চলিত বিত্তীয় বৰ্ষৰ শেষলৈ ৰাজ্যখনত জিএছটি সংগ্ৰহৰ হাৰ অধিক বৃদ্ধি পাব বুলিও আশা কৰা হৈছে। গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলন অনুষ্ঠিত হ'ব। এই দুদিনীয়া সন্মিলনখনৰ বিষয়বস্তু হৈছে ভাৰতৰ বস্ত্ৰ, বয়ন বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন। এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বস্ত্ৰমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশ ল'ব। সন্মিলনৰ লক্ষ্য হৈছে বস্ত্ৰখণ্ডত নতুন নীতি, বিনিয়োগ, বহন ক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগত উন্নয়নসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। সন্মিলনৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশ ল'ব। ইয়াৰ সৈতে সংগতি ৰাখি দেশৰ বস্ত্ৰ শক্তি, উদ্ভাৱন আৰু সমৃদ্ধ ঐতিহ্যক চিহ্নিত কৰা এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। চিৰাং জিলাৰ বিজনীৰ বৰলাওগাঁৱৰ ঠেংফাখৰী ফৌথাৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ হ'বলগীয়া বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 9 বজাত ডঃ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ, বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগোঁহাইয়ে মুকলি কৰিব। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰা হ'ব। ইয়াৰ পাছত প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হ'ব। বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়।
চিৰাং জিলাৰ বিজনী মহকুমাৰ বৰলাওগাঁৱৰ ঠেংফাখৰী পথাৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। এই উপলক্ষে আয়োজক সমিতিয়ে ইতিমধ্যে সাহিত্য সভাৰ অধিৱেশনৰ বাবে প্ৰয়োজনীয় সমিতিসমূহৰ জৰিয়তে কাম কাজ সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন বিভাগৰ প্ৰদৰ্শনী, বিপণী প্ৰস্তুত কৰি তোলাৰ লগতে বড়োসকলৰ জাতীয় জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ গ্ৰাম্য চিত্ৰৰ বাবে প্ৰদৰ্শনী স্থলীত ঘৰ সাজি তুলিছে। মূল মণ্ডপ আৰু মূল প্ৰৱেশদ্বাৰৰ কামো সম্পূৰ্ণ হোৱা দেখা গৈছে। দেশ বিদেশৰ পৰা এই অধিৱেশনত 4,000 প্ৰতিনিধি অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 11 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে এই অধিৱেশনত অংশ লোৱাৰ কথা। লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এই অধিৱেশনৰ মূল সভাৰ উদ্বোধনী কৰাৰ কথা।
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সৈতে মিত্ৰ দলসমূহৰ আসন বুজাবুজিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছে বুলি উল্লেখ কৰিছে। কালি লক্ষীমপুৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ সৈতে মঙলবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰীক তেওঁ সাক্ষাৎ কৰে বুলিও উল্লেখ কৰাৰ লগতে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱেও শ্ৰীশ্বাহক সাক্ষাৎ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতেও মিত্ৰতা সন্দৰ্ভত আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 29 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ সময়ত মিত্ৰতা সন্দৰ্ভত সকলো কথাই চূড়ান্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইংগিত দিছে। ইপিনে কংগ্ৰেছ দলেও নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে কালি যোৰহাটত এখন সংবাদমেলত দলটোৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। শ্ৰীগগৈয়ে কয় যে দলে মহিলাসকলৰ কল্যাণৰ লক্ষ্য আগত ৰাখি তেওঁলোকৰ বাবে সুকীয়াকৈ ইস্তাহাৰ প্ৰকাশ কৰিব। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে 3 জন কেন্দ্ৰীয় নেতাক জ্যেষ্ঠ পৰ্যবেক্ষকৰূপে ৰাজ্যখনত নিযুক্তি দিছে। এই অনুসৰি ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু ঝাৰখণ্ডৰ প্ৰাক্তন বিধায়ক বন্ধু তিৰ্কীক অসমৰ নিৰ্বাচনৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী দ্বিতীয় পৰ্যায়ত 6.5 কোটি ভোটাৰৰ নাম কৰ্তন, আসন্ন বিধানসভা নিৰ্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বাটোৱাৰাৰ সমীকৰণ, অসমত 1 এপ্ৰিলৰ পৰা লোকপিয়ল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা কবিন্দ পুৰকাষ্টৰ দেহাৱসান, স্বজনগোষ্ঠী জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণৰ ৰাজ্য চৰকাৰৰ প্ৰস্তুতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বাটোৱাৰাক লৈ অব্যাহত থকা সমীকৰণ আৰু ইয়াক লৈ কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে একেটা বাতৰিকে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ঘোষণা 15 ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পন্ন হ'ব মিত্ৰতা শিৰোনামেৰে প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী দ্বিতীয় পৰ্যায়ত দেশৰ 12খন ৰাজ্যৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ 6.5 কোটি ভোটাৰৰ নাম কৰ্তন হোৱাৰ বাতৰি এটাক আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আছাম ট্ৰিবিউন কাকতে বাতৰিটো এছ আই আৰ ফেজ টু 6.5 কৰোৰ ভোটাৰ্ছ ৰিমুভ ফ্ৰম ড্ৰাফ্ট ৰুলছ শিৰোনাম দিছে। কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি সমগ্ৰ দেশত 1 এপ্ৰিলৰ পৰা প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ কাম আৰম্ভ হোৱাৰ আনুষ্ঠানিক ঘোষণা কৰা তথা দেশত প্ৰথমবাৰলৈ জাতিগত পিয়ল হ'বলগীয়া বাতৰি এটা আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা কবিন্দ পুৰকাষ্টৰ দেহাৱসান আৰু তেখেতৰ বৰ্ণাঢ্য ৰাজনৈতিক পৰিক্ৰমা সামৰি একোটাকৈ বিশেষ বাতৰি দৈনিক অগ্ৰদূত, চেণ্টিনেল, দৈনিক অসমকে ধৰি প্ৰায় কেইখন কাকতেই আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। স্বজনগোষ্ঠী জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণৰ ৰাজ্য চৰকাৰে চলাই থকা প্ৰস্তুতিৰ বাতৰি এটা আজি গুৱাহাটীত প্ৰকাশিত কেইবাখন কাকতে প্ৰকাশ কৰিছে। আহক বাতৰিৰ মাজলৈ আমি উভতি যাওঁ।
ধন্যবাদ ডেভিড। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অচিৰেই মুঠ 11,013 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। এই অনুসৰি কাইলৈ এডিআৰিত উত্তীৰ্ণ 4,374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক গুৱাহাটীৰ খানাপাৰা নৱনিৰ্মিত জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 22 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান, 1 এপ্ৰিলত দেশজুৰি লোকপিয়লৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিসূচনা জাৰি, শিলচৰত আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবিন্দ্ৰ পুৰকাষ্টৰ শেষকৃত্য, 2025-26 বিত্তীয় বৰ্ষত জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 10খন ৰাজ্যৰ তালিকাত অসমৰ স্থান লাভ, আৰু গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।